নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: ৰাজ্যত পুনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3,76,000 বাসগৃহৰ অনুমোদন জনোৱা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ গুৱাহাটীত প্ৰকাশ। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীৰ অভিযানত ভুৱা ছিম কাৰ্ডৰ বৃহৎ চক্ৰ উৎখাত। তামোলপুৰৰ বগাজুলি ডলাপাৰাত সংঘটিত মৰ্টাৰ বিস্ফোৰণত এজন কিশোৰ নিহতৰ লগতে দুজন আহত। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ বীৰ সৈনিকসকলৰ বীৰগাথা প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি সেনাৰ অৱসৰপ্ৰাপ্ত ছুবেদাৰ মেজৰ অনিল কুমাৰ সিনহাৰ অভিমত। আৰু এসপ্তাহৰ বিৰতিৰ পাছত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ পুনৰ আৰম্ভ। আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া আৰু মোৰ সৈতে আছে দিশা শৰ্মা। কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে পুনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3,76,000 বাসগৃহৰ অনুমোদন জনাইছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। গুৱাহাটীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 55,000 হিতাধিকাৰীৰ গৃহ প্ৰৱেশ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। অসমৰ কৃষিভূমিৰ পৰীক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৃষি বিজ্ঞানীৰ 56টা দল গঠন কৰিব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীচৌহানে কয় যে ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে বিজ্ঞানীসকলে আলোচনা কৰিব আৰু কি মাটিত কি খেতি কৰিলে ভাল হ'ব সেই সন্দৰ্ভত কৃষকক অৱগত কৰিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব বুলিও তেওঁ লগতে মন্তব্য কৰে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে লক্ষ্মী মিস্ত্ৰী আঁচনিৰ লগতে 21টা জ্ঞান কেন্দ্ৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু কৃষি বিভাগৰ কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা অক্টোবৰৰ পৰা বচা বচা কেইখনমান জিলাৰ হিতাধিকাৰীৰ মাজত ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনী আৰু নিমখ বিতৰণ কৰা হ'ব। এই অনুসৰি হিতাধিকাৰীসকলে প্ৰতি কেজি মচুৰ দাইল 69 টকা, চেনী 38 টকা আৰু নিমখ 10 টকা দৰত লাভ কৰিব।
আজি আমি অত্যন্ত আনন্দিত যে আজি দিনটোতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ কৰ কমলেৰে 50,000 প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীয়ে গৃহ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে লক্ষ্মী মিস্ত্ৰী পদক্ষেপৰ আৰম্ভণি, আমাৰ জীৱিকা সখীসকলৰ ডিজি পেট উৎকৃষ্টতা প্ৰদৰ্শন কৰা 4গৰাকীক সম্বৰ্ধনা, কৃষি জ্ঞান কেন্দ্ৰৰ মুকলি, অসমত প্ৰথমবাৰৰ বাবে নিজৰ ধাৰণাৰে কৃষকৰ বাবে বীজ উৎপাদন আৰু ৰাসায়নিক সাৰ বিতৰণত যাতে সম্পূৰ্ণ নিয়ম পালন কৰিব পৰা হয় তাৰ বাবে POS ডিভাইজৰো আজি আমি বিতৰণ কৰিবলৈ সক্ষম হৈছো।
অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে ধুবুৰীৰ বিলাচীপাৰাৰ লগতে ৰাজস্থান আৰু তেলেংগানাত পৃথকে অভিযান চলাই ভুৱা ছিম কাৰ্ডৰ এটা বৃহৎ চক্ৰ উৎখাত কৰিছে। অভিযানকাৰী দলে ৰাজস্থান, তেলেংগানা আৰু ধুবুৰীৰ পৰা 7 লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন 14 জনক আটক কৰে। গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত সংবাদমেলত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কয় যে ভুৱা ছিম কাৰ্ড উলিওৱা চক্ৰটোৱে চাইবাৰ অপৰাধ সংঘটিত কৰি আহিছে। হোৱাটছএপ খুলিবলৈ প্ৰয়োজন হোৱা OTP চক্ৰটোৱে পাকিস্তানলৈ প্ৰেৰণ কৰাৰ তথ্য পোৱা গৈছে বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজস্থানৰ পৰা ছাদ্দিক, আৰিফ খান আৰু ছাজিদ নামৰ 3জন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। আনহাতে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা ৰাজস্থানৰ অকিক নামৰ লোকজনক, নতুন দিল্লী বিমান বন্দৰৰ পৰা ৰাজস্থানৰ আৰশাদ খানক গ্ৰেপ্তাৰ কৰা হয়। অভিযানকাৰী দলে তেলেংগানাৰ পৰা মফিজুল ইছলাম আৰু ধুবুৰীৰ বিলাসীপাৰাৰ পৰা জাকাৰিয়া আহমেদক গ্ৰেপ্তাৰ কৰে। সেনাবাহিনীৰ গজৰাজ মিলিটেৰী চোৰাংচোৱা সেৱাৰ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত যোৱা নিশা STFৰ দলে এই অভিযান চলাইছিল। অভিযানৰ সময়ত 948 ছিম কাৰ্ড আৰু আন কাৰিকৰী সা সৰঞ্জাম উদ্ধাৰ কৰা হয়। অপাৰেচন ঘোষ ছিম শীৰ্ষক এই অভিযানত গ্ৰেপ্তাৰ কৰা লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ বগাজুলি দলাপাৰাত আজি সংঘটিত মৰ্টাৰ বিস্ফোৰণত এজন কিশোৰ নিহত হোৱাৰ লগতে এজন কিশোৰ আৰু এগৰাকী মহিলা আহত হৈছে। জানিব পৰা মতে আজি পুৱাৰ ভাগত মাছ মাৰিবলৈ গৈ মহিলাগৰাকীয়ে এটা ডোঙৰ পৰা মৰ্টাৰটো উদ্ধাৰ কৰি ঘৰলৈ আনে। কিছু সময়ৰ পাছত মৰ্টাৰটোৰ সৈতে খেলি থকা সময়তেই বিস্ফোৰিত হৈ ইমা বড়ো নামৰ কিশোৰজন নিহত হয়। বিস্ফোৰণৰ ঘটনাত মহিত বসুমতাৰী নামৰ 10 বছৰীয়া কিশোৰ আৰু নিজৰা ৰামচিয়াৰী নামৰ মহিলাগৰাকী আহত হয়। আহত দুয়োগৰাকীকে উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। ইপিনে তামোলপুৰৰ বিধায়ক জলেন দৰমিয়াৰী আৰু জিলা আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মৰ্টাৰটো দৰংগামেলা হেনাচাউনিৰ পিছফিলৰ পৰা পানীৰ সোঁতত উটি অহা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সন্দেহ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ আমিনগাঁৱত নিৰ্মীয়মান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। 380 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা এই ষ্টেডিয়ামখনলৈ যোৱাৰ বাবে IIT দিশেৰে নতুন পথ নিৰ্মাণ আৰু পাৰ্কিঙৰ কাৰণে পৰ্যাপ্ত ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰক নিৰ্দেশ দিয়ে। এই ষ্টেডিয়ামখন সম্পূৰ্ণ হলে প্ৰায় 20,000 দৰ্শকে একেলগে খেল উপভোগ কৰিব পাৰিব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে ষ্টেডিয়ামখনত খেলুৱৈ প্ৰশিক্ষণৰো বিশেষ সুবিধা থাকিব। 2026 চনৰ মাৰ্চত ষ্টেডিয়ামখন মুকলি কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ষ্টেডিয়ামখনত নিৰ্মীয়মান ছুইমিং পুল পৰিদৰ্শন কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে 2025-26 শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়নৰ সময়সীমা 24 মেলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত পৰিষদৰ সচিবে আজি জাৰি কৰা নিৰ্দেশনা অনুসৰি নৱম শ্ৰেণীৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া কাইলৈৰ পৰা 24 মেলৈ মুকলি থাকিব আৰু বিদ্যালয়সমূহে 28 মে পৰ্যন্ত যাৱতীয় মাচুল পৰিশোধ কৰিব পাৰিব। সেই অনুসৰি সকলো বিদ্যালয়ক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ আহক 1999 চনৰ কাৰ্গিল যুদ্ধৰ আন এগৰাকী নায়ক অৱসৰপ্ৰাপ্ত সুবেদাৰ মেজৰ অনিল কুমাৰ সিনহাক। আমাৰ শ্ৰীভূমিৰ সংবাদদাতাৰ আগত সুবেদাৰ মেজৰগৰাকীয়ে এনেদৰে কয়।
हमें जो है 10 रक्षा के लिए नियुक्त किया गया था और 10 की रक्षा में जो है हमें किसी भी हालात की मुकाबला करने के लिए डर नहीं लगता। मैं 33 ईयर्स एज सिपाही एनरोल हुआ था और रिटायर्ड एज सुबेदार मेजर एम एम आर कप्तान। देश की सेवा हम प्रोफेशनल फोर्स है, हम एक्टिवेट जो वो है देश की रक्षा के लिए प्रांत तक उसके लिए भी तत्पर है। ये डरे नहीं, मतलब मुश्किल हालातों से डरे नहीं। परिवार जो है फौज की सर्विस से परिवार मेरा उपकृत हुआ है। हम जो है हम डिफेंस फोर्स में बोलते हैं 9,300 फीट तक जो है मतलब एल्टीट्यूड नहीं है, उससे ऊपर जो है एल्टीट्यूड है। तो मैं जो है 6 दिन हम एक्लेमेटाइज करते हैं, तो शुरू की सर्विस थी वो मेरी। तो जो है सुबह 6 बजे मैंने एक्लेमेटेशन पॉइंट से जो है मतलब अपनी जहाँ हेडक्वार्टर ज्वाइन करने के लिए सुबह 6 बजे से चला हूँ बिना थके पहाड़ों के। हम 4 बजे तक जाके अपने उधर पहुंचा। इतना पैदल चलने के बाद मुझे थकावट महसूस नहीं हुआ। मतलब हम फौजी है, ऐसे ट्रेनिंग लेते हैं कि सब साथ चलते हैं, हमें डर नहीं लगता। इतना ही बताना है बस।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ পলাশ চৌধুৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্ণেল দীপক চক্ৰৱৰ্তীৰ সৈতে অপাৰেচন সিন্দুৰ আৰু সেনাবাহিনীৰ পৰাক্ৰমৰ বিষয়ে এটা বাৰ্তালাপ প্ৰচাৰ কৰিব। কাইলৈ সন্ধিয়া 7:45 সংবাদ চলন্তিকাত অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন গোস্বামীৰ সৈতে কথোপকথন প্ৰচাৰ কৰা হ'ব। এই দুয়োটা অনুষ্ঠানৰে পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ। অপাৰেচন সিন্দুৰৰ জৰিয়তে স্পষ্ট হৈ উঠা পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ স্থিতি উপস্থাপনৰ বাবে বিভিন্ন দেশলৈ চৰকাৰে বহুদলীয় প্ৰতিনিধি দল প্ৰেৰণ কৰিব। এই বহুদলীয় প্ৰতিনিধি দলটোক 7 গৰাকী সাংসদে নেতৃত্ব দিব। তেওঁলোক হৈছে কংগ্ৰেছৰ শশী থাৰুৰ, বিজেপিৰ ৰবিশংকৰ প্ৰসাদ, জে ডি ইউৰ সঞ্জয় কুমাৰ ঝা, বিজেপিৰ বৈজয়ন্ত পাণ্ডা, ডি এম কেৰ কানিমোঝি কৰুণানিধি, এন চি পিৰ সুপ্ৰিয়া শুলে আৰু শিৱসেনাৰ শ্ৰীকান্ত একনাথ সিন্দে। দলটোত বিভিন্ন ৰাজনৈতিক দলৰ সাংসদ, আগশাৰীৰ ৰাজনৈতিক ব্যক্তি আৰু কূটনীতিককো অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোকে কেইবাখনো দেশৰ লগতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহ ভ্ৰমণ কৰিব। এই ভ্ৰমণত সাংসদসকলে ভাৰতৰ ৰাষ্ট্ৰীয় একতা আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদ মুখীমূৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিৰ বিষয়ে সংশ্লিষ্ট ৰাষ্ট্ৰসমূহক জনাব। তেওঁলোকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাক বিশ্বৰ সন্মুখত তুলি ধৰিব। এই সন্দৰ্ভত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে এই বহুদলীয় প্ৰতিনিধি দলটোৱে ৰাজনৈতিক পাৰ্থক্যৰ ঊৰ্ধত গৈ বিশ্বৰ সন্মুখত ৰাষ্ট্ৰীয় একতাৰ শক্তিশালী প্ৰতিফলন ঘটাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ বাৰ্তা দিব। আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস। বিশ্বৰ ভিন ভিন প্ৰান্তৰ লগতে ৰাজ্যতো এই দিৱস পালন কৰা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাত এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোলাঘাট জিলাৰ বোকাখাট নাট্য মন্দিৰত উচ্চ ৰক্তচাপ সন্দৰ্ভত স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। কাছাৰ জিলা প্ৰশাসনে এই দিৱসৰ লগত সংগতি ৰাখি আজিৰ পৰা এমাহজোৰা স্বাস্থ্য অভিযান আৰম্ভ কৰিছে। এই উপলক্ষে আজি শিলচৰ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। শ্ৰীভূমি জিলাতো এই দিৱসৰ লগত সংগতি ৰাখি এমাহজোৰা কাৰ্যসূচীৰে সজাগতা অভিযান আৰম্ভ কৰা হৈছে। এই সময়ছোৱাত খাদ্যাভ্যাস, নিয়মীয়া ব্যায়াম, ধপাত আৰু মদ্যপান পৰিহাৰ, নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বিষয়ে জনসাধাৰণক সজাগ কৰা হ'ব। ওদালগুৰি জিলাতো স্বাস্থ্য বিভাগৰ উদ্যোগত আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰা হৈছে। উল্লেখযোগ্য যে উচ্চ ৰক্তচাপৰ ক্ষতিকাৰক দিশ আৰু ইয়াৰ প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে উচ্চ ৰক্তচাপৰ সঠিক নিৰূপণ, ইয়াৰ নিয়ন্ত্ৰণ আৰু দীৰ্ঘজীৱী হোৱা। বেচৰকাৰী সংস্থা ৱৰ্ল্ড হাইপাৰটেনশ্যন লীগৰ উদ্যোগত 2005 চনৰ পৰা বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন কৰি অহা হৈছে। সামাজিক মাধ্যমত পাকিস্তান সন্দৰ্ভত মন্তব্য কৰাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে আজি কলগাছিয়াৰ এজন যুৱকক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজনৰ নাম আজাদ ইমৰাণ হুছেইন। বৰপেটা আৰক্ষীয়ে জনোৱা মতে মহানগৰীৰ হাতীগাঁও আৰক্ষী থানাৰ সহযোগত নদবমাৰ পৰা যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযোগ মতে যুৱকজনে সামাজিক মাধ্যমত পাকিস্তান জিন্দাবাদ বুলি লিখিছিল। উল্লেখযোগ্য যে পাকিস্তান সন্দৰ্ভত মন্তব্য কৰাৰ অভিযোগত বৰপেটা জিলাৰ পৰা কেইবাজনো লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়চম গোস্বামীৰ উপন্যাস দঁতাল হাতীৰ উয়ে খোৱা হাওদা আৰু মামৰে ধৰা তৰোৱালৰ বাংলা অনুবাদ গ্ৰন্থ আজি উন্মোচন কৰা হয়। মহানগৰীৰ গান্ধীবস্তিত দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত বাংলা কবি, অনুবাদক অধ্যাপক অশোক কুমাৰ সাধুৱে অনুবাদ কৰা গ্ৰন্থ দুখন সমালোচক তথা বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে উন্মোচন কৰে। বিশিষ্ট সাংবাদিক, মানৱাধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ 63তম মৃত্যু দিৱস আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হৈছে। মানৱাধিকাৰ সংগ্ৰাম সমিতিয়ে আজি দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰাৰ লগতে পৰাগ স্মৰণ শীৰ্ষক এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ ৰাজগড়ত স্থাপন কৰা পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তিত আজি মাল্যাৰ্পণ কৰি বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, গোলাঘাট মিডিয়া ফৰামেও পৰাগ কুমাৰ দাসৰ মৃত্যুবাৰ্ষিকী পালন কৰে। মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই কাইলৈ বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভৰালীক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰিব। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্মা চহৰীয়াৰ পৰা।
ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা চৌকিডিঙি খেলপথাৰত চলি থকা উন্নীতকৰণৰ কাম তথা ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী তিনিমাহলৈ খেলপথাৰখনত সকলো ধৰণৰ অনুষ্ঠান, মেলা আদিৰ উপৰি যিকোনো ৰাজহুৱা বা ব্যক্তিগত সমাৱেশ নিষিদ্ধ কৰা হৈছে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি জিলা প্ৰশাসনে জাৰি কৰা এটা নিৰ্দেশনাত প্ৰকাশ কৰা হৈছে। বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ সৰ্থেবাৰীৰ সমীপৰ গহিয়া গাঁৱত আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ তত্বাৱধানত সংক্ৰমণ প্ৰতিৰোধৰ বাবে আজি কেইবাটাও গাহৰি নিধন কৰা হয়। এই সন্দৰ্ভত বৰপেটা জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ প্ৰবীণ দাসে কয় যে গহিয়াৰ সনাতন বড়ো নামৰ ব্যক্তিগৰাকীৰ ফাৰ্মখনৰ কেইবাটাও গাহৰি বিগত কেইদিনমানৰ পৰা অস্বাভাৱিকভাৱে মৃত্যুমুখত পৰিছে আৰু জীৱিত 18টা গাহৰি আজি নিধন কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। এসপ্তাহৰ বিৰতিৰ পাছত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ আজিৰে পৰা অনুষ্ঠিত হ'ব। চেন্নাইৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আজি হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ৰাজ্যত পুনৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 3,76,000 বাসগৃহৰ অনুমোদন জনোৱা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাং সিং চৌহানৰ গুৱাহাটীত প্ৰকাশ। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীৰ অভিযানত ভুৱা চিম কাৰ্ডৰ বৃহৎ চক্ৰ উৎখাত। তামোলপুৰৰ বগাজুলি দলাপাৰাত সংঘটিত মৰ্টাৰ বিস্ফোৰণত এজন কিশোৰ নিহতৰ লগতে দুজন আহত। আৰু এসপ্তাহৰ বিৰতিৰ পাছত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ পুনৰ আৰম্ভ। আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 7:10 বজাত। নমস্কাৰ।